নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পৰহিলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে শনিবাৰে দিনৰ 12 বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যম একযোগে এই কথা প্ৰকাশ কৰিছে। এই নতুন মন্ত্ৰীসকল হ'ব ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাটোত মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ'বলগীয়া বিধায়ককেইগৰাকীক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসম লোকসেৱা আয়োগে আজি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023ৰ ফলাফল ঘোষণা কৰে। আয়োগে অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ 235গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছে। চিৰঞ্জীৱ ফুকনে 872 নম্বৰেৰে প্ৰথম স্থান লাভ কৰে। এনিশা বুঢ়াগোহাঁয়ে 823 নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত প্ৰথম স্থান দখল কৰে। হিমান্দ্ৰী জিতা বৰাই তৃতীয় স্থান আৰু ক্ষী বৰুৱাই চতুৰ্থ স্থান লাভ কৰে। পঞ্চম স্থান দখল কৰে টুটুমণি কাকতিয়ে। প্ৰথম 10ৰ ভিতৰত থকা আন স্থান প্ৰাপকসকলৰ ভিতৰত আছে মৃদুস্মিতা ৰয়, মেৰী কলিতা, দীক্ষা চৰকাৰ, নীলম গাৰ্গ আৰু অংকিতা ছেত্ৰী। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে পদ সংৰক্ষণ কৰা হৈছে। মুঠ 235গৰাকী প্ৰাৰ্থীৰ ভিতৰত অসামৰিক সেৱাৰ 45জন, অসম আৰক্ষী সেৱাৰ 35জন, অসম লেহ সেৱাৰ 107জন, হিচাপ পৰীক্ষণৰ 11জন, কৰ অধীক্ষকৰ 1জন, আবকাৰী অধীক্ষকৰ 1জন, অসম বিত্ত সেৱাৰ 13জন, খণ্ড উন্নয়ন বিষয়াৰ 6জন, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ 4জন, কৰ পৰিদৰ্শকৰ 4জন, শ্ৰম পৰিদৰ্শকৰ 4, সহকাৰী নিয়োগ বিষয়াৰ 1জন আৰু উপ পঞ্জীয়কৰ 3জন প্ৰাৰ্থীক নিযুক্তিৰ বাবে আয়োগে আজি অনুমোদন দিছে। নিযুক্তিৰ বাবে আয়োগে অনুমোদন দিয়া 235গৰাকীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 37, নগাঁও জিলাৰ 19, কামৰূপ জিলাৰ 18, ডিব্ৰুগড় জিলাৰ 13 আৰু লখিমপুৰ জিলাৰ 12গৰাকী প্ৰাৰ্থী আছে। বৰপেটা, তিনিচুকীয়া আৰু যোৰহাট জিলাৰ 11গৰাকীকৈ আৰু বিশ্বনাথ, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ 8গৰাকীকৈ প্ৰাৰ্থী আছে। 7গৰাকীকৈ প্ৰাৰ্থী ধেমাজি, ডিমা হাছাও, গোলাঘাট, নলবাৰী আৰু ওদালগুৰি জিলাৰ। চৰাইদেউ আৰু কাছাৰ জিলাৰ 6গৰাকীকৈ আৰু দৰং আৰু বাক্সা জিলাৰ 5গৰাকীকৈ প্ৰাৰ্থীৰ নিযুক্তিত আয়োগে অনুমোদন দিছে। 3গৰাকীকৈ প্ৰাৰ্থী কোকৰাঝাৰ, গোৱালপাৰা, হোজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ। বঙাইগাঁও, চিৰাং, কাৰ্বি আংলং আৰু মৰিগাঁও জিলাৰ 2গৰাকীকৈ আৰু বজালী আৰু শ্ৰীভূমি জিলাৰ 1গৰাকীকৈ প্ৰাৰ্থী নিযুক্তিত আয়োগে অনুমোদন দিছে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি নগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি বৰহমপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰাৰ্থনাৰে ৰাজ্যপালগৰাকীক আদৰণি জনোৱাৰ পাছত মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষাৰ্থীসকলৰ মাজত স্মাৰ্টফোন আৰু ইলেক্ট্ৰনিক খুঁটি বিতৰণ কৰে। উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত ৰাজ্যপালগৰাকী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনাত ভাগ লয়। বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শ্ৰী আচাৰ্যক সংগ দিয়ে। সৰুপথাৰত কাইলৈৰ পৰা 9 ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ 130বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্ৰহণ কৰিব। 9 ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ পব্ৰা-3 কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিয়া PSLV-C59 অভিযান যানখনৰ সফল উৎক্ষেপণ কৰে। উৎক্ষেপণ যানখনে বিয়লি 4:04 মহাকাশলৈ উৰা মাৰে। ইছৰোৱে উৎক্ষেপণৰ পাছত সামাজিক মাধ্যম একযোগে কয় যে PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ পব্ৰা-3 শ্ৰেণীৰ এলানি কৃত্ৰিম উপগ্ৰহ নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাৰ লক্ষ্যৰে উৰা মাৰিছে। পব্ৰা-3 ইউৰোপীয় মহাকাশ সংস্থাৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু ইয়াৰ অধীনত 2টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত কাইলৈৰ পৰা 3দিনীয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড আৰু ইনভেষ্ট ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা, চহকী বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যই দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱৰ সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত অঞ্চলটোৰ অপাৰ সম্ভাৱনা আৰু জীৱন্ত সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নগাঁৱৰ হোলমাৰীত আজি নিচেই পুৱা বনৰীয়া হাতীৰ আক্ৰমণত 1জন লোকৰ মৃত্যু হয়। নগাঁৱৰ বিভিন্ন প্ৰান্তত প্ৰায় 1 পষেক ধৰি বনৰীয়া হাতীৰ বৃহৎ জাকে উপদ্ৰৱ চলাই আহিছে বুলি জানিব পৰা গৈছে। আমাৰ সন্ধিয়া 6 বজাৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 নমস্কাৰ।